এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। জাগিৰোডৰ জোনবিলৰ পাৰত কালিৰে পৰা 24 জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হৈছে। কালি পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানেৰে এই মেলা আৰম্ভ হয়। গোভাৰজা দীপ সিং দেওৰজাই বন্তি প্ৰজ্বলনেৰে মেলাৰ শুভাৰম্ভ কৰে। মেলাথলীত সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মা আৰু দীপ সিং দেওৰজাৰ লগতে মধ্য অসমৰ 21 গৰাকী তিৱাৰজাই শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে মেলাৰ বৰঘৰ, ডেকাচাং, চাংঘৰ আদি পৰম্পৰাগত গৃহ মুকলি কৰে। পাহাৰৰ মামা মামীসকল সামগ্ৰী বিনিময়ৰ বাবে মেলালৈ অহা পৰিলক্ষিত হৈছে। আজি কাহিলি পুৱাতে ঐতিহাসিক বিনিময় প্ৰথাৰে হাত মুকলি কৰা হয়। মামা মামীসকলে পাহাৰত উৎপাদিত আলু, কচু, আদা, হালধি আদি সামগ্ৰীৰে ভৈয়ামৰ লোকসকলৰ সৈতে অন্যান্য সামগ্ৰীৰ আদান প্ৰদান কৰিছে। ইয়াৰ পাছতে জোনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্ব আৰু পৰম্পৰাগত কুকুৰা যুঁজ অনুষ্ঠিত হ'ব। কাৰ্যসূচীৰ অংশ হিচাপে মধ্য অসমৰ পৰম্পৰাগত তিৱাসকলৰ ৰাজদৰবাৰত 22 গৰাকী তিৱা ৰজাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজভাট্টা প্ৰদান কৰিব। ইয়াৰ লগতে তিৱা আৰু অসমীয়া ভাষাৰ কবি সন্মিলন, বিভিন্ন নৃত্য গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যৰ মেলা অনুষ্ঠিত হ'ব। ব্যাপক পথ সজাগতা অভিযানৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলাৰ পূৰ্বৰ তুলনাত বৰ্তমান পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পাইছে। জিলা পৰিবহণ বিষয়া হীৰকজ্যোতি ডেকাই এই সন্দৰ্ভত তথ্য সদৰি কৰি কয় যে জিলাখনত বিদ্যালয় মহাবিদ্যালয়সমূহত নিয়মিতভাৱে পথ সুৰক্ষা সজাগতা অভিযান চলোৱাৰ লগতে পথ সুৰক্ষা ৰেলীৰ আয়োজন কৰি অহা হৈছে। ইয়াৰ লগতে চালকসকলৰ বাবে বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আদিৰো আয়োজন কৰি অহা হৈছে।
বিভিন্ন ধৰণৰ আমি ৰোড ছেফটি কেম্পেইন এক্টিভিটিজ আমি কৰি আছো। বাইক ৰেলী কৰিলোঁ ৰিচেণ্টলি, আৰু ৰোড ছেফটি এৱাৰনেছৰ কাৰণে আমি বাইক ৰেলীৰ লগতে আই চেকআপ কেম্প, স্পেচিয়েলি ফৰ ড্ৰাইভাৰ্ছ, কমাৰ্চিয়েল ড্ৰাইভাৰ্ছ খিনিৰ কাৰণে 3টা জেগাত আমি ফ্ৰী আই চেকআপ কেম্প আমি কৰিছো, হেল্থ ডিপাৰ্টমেণ্টৰ লগত কোঅৰ্ডিনেট কৰি। আৰু তেনেকে বিভিন্ন ধৰণৰ আমি বেনাৰ পেষ্টিং কৰিছো আৰু পিকনিক স্পটবিলাকত গৈ আমি এৱাৰনেছ কেম্পেইন কৰিছো, আৰু বিভিন্ন স্কুল কলেজত আমি ৰোড ছেফটি প্ৰগ্ৰামৰ মিটিং কৰিছো আৰু সৰু ল'ৰা ছোৱালীখিনিক আমি অন ৰোড ছেফটি বা পথ সুৰক্ষাৰ বিষয়ে আমি অকণমান এৱাৰনেছটো আনিবৰ কাৰণে চেষ্টা কৰিছো। ভাল লগা খবৰ যে আমাৰ যোৱা বছৰতকে এইবাৰ এক্সিডেণ্টৰ হাৰটো অকণমান কমিছে। যোৱাবাৰ 230 আছিলে আৰু এই বছৰ আমাৰ 169 হৈছে, অলমষ্ট 40% কমিছে।
ইয়াৰ উপৰি পৰিবহণ বিভাগৰ 55টা বিভিন্ন সেৱা অনলাইন যোগে সাধাৰণ ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে বুলি পৰিবহণ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। এই সেৱাসমূহ www.paribahan.gov.in ৱেবছাইট যোগে উপলব্ধ হ'ব। সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰস্তুতি চলি আছে। ইয়াৰ বাবে জিলা সদৰসমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। ডিব্ৰুগড় জিলাতো গণৰাজ্য দিৱসৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। জিলাখনৰ খনিকৰ খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰাৰ কথা। ইয়াৰ বাবে দিনে নিশাই প্ৰস্তুতি চলাই থকা হৈছে। ডিব্ৰুগড় মহানগৰত গণৰাজ্য দিৱস উপলক্ষে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। আগন্তুক গণৰাজ্য দিৱস উপলক্ষে শিৱসাগৰ জিলাত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে। এই সময়ছোৱাত সকলো চৰকাৰী কাৰ্যসূচী, পেৰেড আৰু ৰাজহুৱা সমাৱেশস্থলীৰ পৰা 2 কিলোমিটাৰ পৰিসীমাৰ ভিতৰত ড্ৰোনৰ উৰণ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ড্ৰোনৰ উপৰিও পেৰাগ্লাইডাৰ, হট এয়াৰ বেলুন আদিৰো উৰণ বা ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। 25 আৰু 26 জানুৱাৰীত জিলাখনত এই নিৰ্দেশনা বাহাল থাকিব। অৱশ্যে প্ৰশাসন আৰু চৰকাৰৰ অনুমোদিত সুৰক্ষা সংস্থাসমূহৰ চৰকাৰী কাম কাজৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ'ব। ধেমাজি জিলাৰ চিলাপথাৰৰ কাৰেং চাপৰিত অহা 26ৰ পৰা 30 জানুৱাৰীলৈ 10ম মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব। এই মহোৎসৱৰ বাবে 600 বিঘা ভূমি সামৰি প্ৰস্তুতি প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। মহোৎসৱৰ অন্তিম দিনাৰ কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ ল'ব। এই মহোৎসৱত প্ৰায় 10,000 প্ৰতিনিধিয়ে অংশ ল'ব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। 25 জানুৱাৰীত উদযাপন হ'বলগীয়া হোজাই জিলা দিৱসৰ সৈতে সংগতি ৰাখি কালি দবকাত ড্ৰাগছ বৰ্জনৰ সম্পৰ্কে এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। হাজি আনফৰা আলী মহাবিদ্যালয়ত অনুষ্ঠিত সভাখনত জিলা আয়ুক্ত বনী ইনাম ছাদাক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম বৰদলৈ উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে অৱগত কৰে। অনুষ্ঠানটোত জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। যোৰহাট জিলাৰ তিতাবৰৰ দফলাটিং বালিজানত যোৱা নিশা এখন ট্ৰাকে দুজন মটৰচাইকেল আৰোহীৰ লগতে অন্য এজন লোকক মহতিয়াই নিয়াৰ ফলত থিতাতে মৃত্যু হয় আৰু অন্য দুজন গুৰুতৰভাৱে আহত হয়। আহত লোক দুজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত।